এতিয়া শুনক উজনি অসমৰ বাতৰি।
এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়া ছয় বজাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ডিব্ৰুগড়ৰ বৰবাৰীস্থিত অসম চিকিৎসা মহাবিদ্যালয়ক বিৰল ৰোগৰ চিকিৎসাৰ সৰ্বোৎকৃষ্ট কেন্দ্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়ত বিৰল ৰোগৰ চিকিৎসাৰ সৰ্বোৎকৃষ্ট কেন্দ্ৰৰূপে স্বীকৃতি প্ৰদান কৰাৰ ফলত চিকিৎসা মহাবিদ্যালয়খনে সমগ্ৰ দেশৰ চিকিৎসা ক্ষেত্ৰখনত নিজৰ নাম উজ্বলাই তুলিবলৈ সমৰ্থ হৈছে। অসম চিকিৎসা মহাবিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু দেশৰ 15খন উৎকৃষ্ট কেন্দ্ৰৰ ভিতৰত এখন হিচাপে পৰিগণিত হোৱাৰ লগতে ই চিকিৎসা সেৱা আৰু গৱেষণাৰ ক্ষেত্ৰখনত নতুন মাত্ৰা প্ৰদান কৰিলে। এনে সাফল্যৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাকে ধৰি সকলো অধ্যাপক অধ্যাপিকাই আনন্দ প্ৰকাশ কৰিছে। নগাঁৱৰ জিলা প্ৰশাসনে ধিং ৰাজহচক্ৰৰ অন্তৰ্গত বটদ্ৰবা আৰু আলিটাঙনি মৌজাৰ প্ৰায় 28 বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰা হৈছে বুলি ঘোষণা কৰিছে। চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰা লোকসকলৰ বিৰুদ্ধে আজি উচ্ছেদ অভিযান চলোৱাৰ ব্যৱস্থা কৰা হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে অবৈধ দখলকাৰীক ভূমি খালী কৰাৰ বাবে জাননী জাৰি কৰিছিল। জিলা প্ৰশাসনৰ আহ্বানক সঁহাৰি জনাই একাংশ অবৈধ দখলকাৰীয়ে নিজে ঘৰ দুৱাৰসমূহ এৰি অন্য ঠাইলৈ গুচি যোৱাৰ ফলত প্ৰশাসন উচ্ছেদ চলোৱাৰ পৰা বিৰত থাকে। ধিং ৰাজহচক্ৰৰ আন 7খন গাঁৱৰ 1,740 বিঘা চৰকাৰী ভূমিত দ্বিতীয় পৰ্যায়ত উচ্ছেদ অভিযান চলোৱা হ'ব বুলি ৰাজহচক্ৰ বিষয়া সৌৰভ কুমাৰ দাসে জানিবলৈ দিছে। বালিসত্ৰ, ডুমডুমীয়া বজাৰ, আহোমগাঁও, ৰাজাবাৰী গ্ৰান্ত, ৰৌমাৰী বিল, লহকৰঘাট আৰু বটামাৰী ৰিজাৰ্ভৰ প্ৰায় 700 পৰিয়ালক উচ্ছেদ কৰাৰ সম্ভাৱনা আছে। বিশ্বনাথ জিলা প্ৰশাসনে ননকি জাপৰিগুৰিত অবৈধভাৱে দখল কৰা 175 বিঘা VGR ভূমি পুনৰ উদ্ধাৰ কৰাৰ পাছত MGNREGA 2025-26ৰ অধীনত গছপুলি ৰোপণ আৰু ৱায়াৰ ফেন্সিং আৰম্ভ কৰিছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে সিদ্ধিদাতা বিঘিনিনাশক গণেশ দেৱতাৰ পূজা অৰ্চনা কৰা হয়। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত পুৱাৰে পৰা অগণন ভক্তৰ সমাগম পৰিলক্ষিত হয়। মন্ত্ৰী পীযুষ হাজৰিকাই গণেশগুৰিৰ প্ৰসিদ্ধ গণেশ মন্দিৰত আশীষ গ্ৰহণ কৰি ৰাজ্যবাসীৰ কুশল কামনা কৰে। শিৱসাগৰতো আজি পৰম্পৰাগত ৰীতি নীতিৰে গণেশ পূজা পালন কৰা হৈছে। জিলাখনৰ বাবুপট্টিৰ সাৰ্বজনীন পূজা কমিটিৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ আয়োজন কৰা শিৱৰ আৰ্হিৰ মুখাৰে নিৰ্মাণ কৰা গণেশ পূজা মণ্ডপ চাবলৈ যথেষ্ট লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। ডিব্ৰুগড় জিলাৰ চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিজান চাহবাগিচাৰ বহুকেইটা পৰিয়ালৰ বাসগৃহ ব্ৰহ্মপুত্ৰ বুকুত জাহ গৈছে। এই পৰিয়ালকেইটাৰ পুনৰ সংস্থাপন সন্দৰ্ভত আজি চাবুৱাৰ বিধায়ক পুনাকণ বৰুৱাই ৰাজহচক্ৰ বিষয়াৰ উপস্থিতিত চাহবাগিচাখনৰ কৰ্তৃপক্ষ তথা চাহ মজদুৰ সংঘ আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ সৈতে আলোচনাত মিলিত হয়। বাগিচাৰ বজাৰ গৃহত সম্প্ৰতি আশ্ৰয় লৈ থকা পৰিয়ালকেইটাক শীঘ্ৰেই নিৰ্দিষ্ট ঠাইত সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ বিধায়কগৰাকীয়ে বাগিচাৰ কৰ্তৃপক্ষক আহ্বান জনায়। ডঃ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাই বছৰজোৰা বিভিন্ন কাৰ্যসূচী আয়োজনৰ সিদ্ধান্ত লৈছে। গুৱাহাটীত অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাত কালি এই সন্দৰ্ভত পৰিকল্পনা যুগুত কৰা হয়। ছাত্ৰ সন্থাই ইয়াৰে কেতবোৰ কাৰ্যসূচী ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সৈতে যৌথভাৱে ৰূপায়ণ কৰিব। এই উপলক্ষে আজি শ্বহীদ ন্যাসত আয়োজিত এখন সংবাদমেলত মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ উপস্থিতিত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে তেওঁলোকৰ কাৰ্যসূচী সম্পৰ্কে অৱগত কৰে। এই অনুসৰি 8 ছেপ্টেম্বৰত ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰত জিলা ছাত্ৰ সন্থাসমূহে পুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিব। এই অনুষ্ঠানত 100গৰাকী ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, শিল্পীকে ধৰি অন্যান্য লোকসকলে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰি শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্বলাব। সন্ধিয়াৰ ভাগত আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ অঞ্চলত ৰাইজৰ সহযোগত বন্তি প্ৰজ্বলন কৰিব। ধেমাজি জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে আজি এটা হত্যাকাণ্ডৰ গোচৰৰ ৰায়দান কৰি গোপাল চেৰিং নামৰ এজন লোকক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে। লোকজনৰ বিৰুদ্ধে নিজ গাঁৱৰ ব্ৰিকুদৰ বৰগোহাঁই নামৰ এজন ব্যক্তিক নৃশংসভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগত ধেমাজি আৰক্ষী থানাত 2021 চনত গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰৰ তদন্তকাৰী বিষয়া পদ্মেশ্বৰ বৰকটকী আৰু অমিত দে আদালতত দাখিল কৰা পূৰ্ণাংগ অভিযোগনামাৰ ভিত্তিত 11জন সাক্ষীৰ ভাষ্য গ্ৰহণ কৰা হয়। বাদী বিবাদী পক্ষৰ ভাষ্যৰ ভিত্তিত আজি কল্যাণজিৎ শইকীয়া আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে বুলি চৰকাৰী অধিবক্তাৰ উদ্ধৃতিৰে আমাৰ ধেমাজিৰ সংবাদদাতাই জানিবলৈ দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45